গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা ফুজুলা খবৰ পুৰি আছে কেতু খমেৰে। কমিশ্যনাৰ ছেক্ৰেটাৰী ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ৰবাৰ্ট লংচাৰী লগ অফিচাৰ্ছ অন স্পেচিয়েল ডিউটি এম আবাবে ইজুং টু যোৱাকালি হাৰিয়ানাতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ গুৰুগ্ৰাম অফিচতে ভিজিট কৰিছে। তাইখানটো মেনেজিং ডাইৰেক্টৰ আলোক সিং আৰু ভাইচ প্ৰেচিডেণ্ট শশী চেতা লগ মিটিং কৰিছে। মিটিং লাষ্ট আমি নাগালেণ্ড লগা অফিচিয়েলছ খান পৰা এয়াৰ কানেক্টিভিটি লগা জৰুৰীটো কৈ দিছে। প্ৰদেশ লগা উঠিবলৈ আৰু উন্নতিৰ কাৰণে তাইখান আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কে খুচি কৈ দিছে। হৰ্ণবিল ফেষ্টিভেল লগা পাৰ্টনাৰ কৰাৰ কাৰণে অফিচিয়েলছ খানটো হ'লে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ খানকে জব কাৰণে জব নাগা ইউথ খানকে খোলাই দিবলৈ কৈছে। মিটিংটো হ'লে ভাল অপৰ্চুনিটিছ ওলাবলৈ কৰিছে, তাতে টুৰিজম আৰু জব ক্ৰিয়েট কৰিবলৈ উঠাই দিব। তিনি ওৱান ডে কেপাচিটি বিল্ডিং প্ৰগ্ৰাম চিভিল ডিফেন্স অফিচাৰ্ছটো যোৱাকালি নাগালেণ্ড আৰু মণিপুৰ কাৰণে চেণ্টাৰ ট্ৰেইনিং ইনষ্টিটিউট হোম গাৰ্ড চিভিল ডিফেন্স এণ্ড ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফৰ্চ ডিমাপুৰৰ পৰা চেজ কৰিছে। ভেলিক্টৰী প্ৰগ্ৰামটোৱে ডেপুটি কমাণ্ডেণ্ট জেনেৰেল হোম গাৰ্ড চিভিল ডিফেন্স এছ ডি আৰ এফ নাগালেণ্ড মেটজাল এপিয়েনৰ পৰা কৈছে কি চিভিল ডিফেন্স অৰ্গেনাইজেশ্যনটো যোনখন ছেল্ফলেছ কুৰা খান ওপৰত উমিদ ৰাখে লিডাৰশ্বিপ আৰু নাচাৰি কিনা কাম কৰা দুখ লগা সময়তে। শ্ৰী পিয়েনে পৰা কৈছে কি এইটো ট্ৰেইনিং পৰা চিভিল ডিফেন্স ডিপাৰ্টমেণ্টকে প্ৰিপেয়াৰনেছ ৰেছপন্স আৰু লিডাৰশ্বিপ লগা ফাউণ্ডেশ্যনটোৱে মজবুত কৰে নৰ্থ ইষ্ট ৰিজনটোৱে। প্ৰিন্সিপাল ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন কৰ্ট কহিমা জচিটিঅ চক্ৰকে এক চাল কাৰণে ইম্প্ৰিজনমেণ্টে চেণ্টেঞ্চ কৰি দিছে আৰু তাতে 10,000 টকা ফাইন মিলাই কিনা একটা মাকিকে এছল কৰা ওপৰত মন বিয়াক লৈ কিনা। প্ৰিন্সিপাল ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ কহিমা মেজৰ ভলু টি টেকৰে পৰা একটা অৰ্ডাৰতে কৈছে কি অৰেল আৰু ডকুমেণ্টেৰী এভিডেঞ্চ চাই কিনা কৰ্টটো হ'লে একিউজ টু গল্টি এছে কৈছে আৰু ইম্প্ৰেজনমেণ্ট কাৰণে চেণ্টেঞ্চ কৰিছে। এইটো চামে এব্ৰাহাম কহিমা লগা এডিশ্যনেল পাব্লিক প্ৰচিকিউটৰ কৈছে কি কনভিকশ্যনটো হ'লে পুলিচ প্ৰচিকিউশ্যন আৰু উইটনেছ খান মিলাই কিনা কৰিছে। জি এছ টি বাচাত উৎসাহটো হ'লে 22 ছেপ্টেম্বৰ পৰা চুৰু কৰিছে। যেতিয়া নৰেন্দ্ৰ মোদী লগা চৰকাৰটো জি এছ টি লগা ৰেজটো বিশেষ ছেক্টৰতে কম কৰিছে দেশ লগা নাগৰিক খানকে ফাইদা কৰি কিনা। আজি মই খান লগা কৰেচপণ্ডেণ্ট পৰা এটা ৰিপৰ্ট আনি দিব কিনিকা নেক্সট জেনেৰেশ্যন জি এছ টি ৰিফৰ্ম পৰা এপেৰেল আৰু ফুটৱেৰতে নাগৰিক খানকে মদত কৰি দি আছে।
নেক্সট জেনেৰেশ্যন জি এছ টিৰ পৰা এপেৰেল আৰু ফুটৱেৰ ছেক্টৰতে বেছি ফাইদা কৰি দিছে। নতুন টেক্স ষ্ট্ৰাকচাৰতে জি এছ টিটো 12% পৰা 5% টো চেমি লেডাৰ কম্পজিশ্যন লেডাৰ মেড লেডাৰ ফাইবাৰ পৰা বনা আৰু লেডাৰ টেনিং নহ'লে বি ক্ৰাফ্টিং কৰা ফেনে কম কৰি দিছে। এইটো নিচিনা ফুটৱেৰ আৰু ৰেডিমেড গাৰ্মেণ্ট খান 2,500 টকা লগা টো এতিয়া 5% জি এছ টিতে কৰি দিছে। পইলা লগা 12% নহয় কেনে ৰেচনেলাইজেশ্যন টো দেশ লগা মেনুফেকচাৰিং বেছ 10 মান উঠাই দিছে। কনজিউমাৰ্ছ কে ফাইদা কৰি দিছে আৰু প্ৰডাক্টছ খান টো সস্তা কৰি দিছে। বিচেন আকাশবাণী নিউজ কহিমা।
নাগালেণ্ড লাগ গভৰ্ণৰ অজয় কুমাৰ বাৰ্লাটো হ'লে টকু ইমং লগা গ্ৰীটিংছটো হ'লে লথা কমিউনিটিকে পঞ্চাই দিছে আৰু যোন খান ইটো ত্যোহাৰটো মানি আছে। টকু ইমংকে কৈ কিনা ইটো সময়টো হ'লে ভাল ফচল পা ওপৰত থেংকছ গিভিং লগা আছে আৰু একতা কোৰাতে চেলিব্ৰেট কৰে ৰিকনচিলিয়েশ্যন আৰু জেনেৰেচিটি ওপৰ কৰে। তাইৰ পৰা চব মানুহকে মিল মিলাপ আৰু ধুন কালচাৰ হেৰিটেজ ট্ৰেডিশ্যন আৰু ভেল্যু খানটো প্ৰমোট কৰিবলৈ কৈছে। গভৰ্ণৰটো টকিঅ' ইমং লগা আত্মাৰ পৰা খুচি শান্তি আৰু ধুনটো চব মানুহকে আনিবলৈ কৈছে। ইলেকশ্যন কমিশ্যনটো হ'লে নই দিল্লী লগা ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট ফৰ ডেম'ক্ৰেচি এণ্ড ইলেকশ্যন মেনেজমেণ্ট পৰা ইণ্টাৰনেশ্যনেল ইলেকশ্যন ভিজিটাৰ্ছ প্ৰগ্ৰাম 2025 চুৰু কৰিছে। ইটো প্ৰগ্ৰাম লগা হিচাপ কৰি কিনা 14 পাৰ্টিচিপেণ্ট খানটো ছাটাৰ ডেজ পৰা আছে। যোন খান আছে ফ্ৰান্স ছাউথ আফ্ৰিকা বেলজিয়াম ইণ্ডোনেছিয়া ফিলিপিনছ থাইলেণ্ড আৰু কম্বেডিয়া আছে। তাইখানটো বিহাৰ এছেম্বলি ইলেকশ্যন লগা ফাৰ্ষ্ট ফেজটো দেখিব যোনটো ইটো মইনা 6 তাৰিখে ৰাখিবলৈ আছে। ইলেকশ্যন কমিশ্যন কৈছে কি ইটো প্ৰগ্ৰাম হ'লে বিহাৰতে 2 দিন টুৰ কৰিব। তাতে ভাগ লোৱা খানটো ইলেক্ট্ৰনিক ভোটিং মেচিন ডিছপেচ চেণ্টাৰ বি ভিজিট কৰিব। ইনগ্ৰেল ছেশ্যন সময় পাৰ্টিচিপেণ্ট খানকে ইলেক্ট্ৰনিক ভোটিং মেচিন আৰু ইলেক্ট'ৰেল ৰোলছ তৈয়াৰী কৰা আৰু ইলেকশ্যন কেনেকুৱা লোৱাটো ডেম'ষ্ট্ৰেট কৰি দিব। ইটোৰ লগত আজি ফুজুলা খবৰ ইমানতে চেছ কৰি আছে। শুনি থাকিবি চাম লগা খবৰ 7:10 আনি দিব। শুনি থাকিবা, চবকে ভাল দিন হবি।